এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান। ৰাজ্যৰ 71খন পৌৰসভাৰ 664গৰাকী প্ৰাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি। বঙাইগাঁৱৰ সৃজনগ্ৰামৰ পাচনিয়াৰ গোচৰণীয়া পথাৰ দখল কৰি বসবাস কৰা 54টা পৰিয়ালক জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু গুৱাহাটীৰ খানাপাৰাত প্ৰখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ প্ৰদান কৰা হয়। এইবাৰ এই বঁটা লাভ কৰা 11,250গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,860গৰাকী ছাত্ৰী আৰু 4,390গৰাকী ছাত্ৰ আছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশ লয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্কুটাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক যান বাহন চলোৱাৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিযুত ময়না আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটা লাভ নকৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বাবু আঁচনি আৰম্ভ কৰিব বুলি জনায়। দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত প্ৰতি মাহে নিৰ্বাচিত ছাত্ৰক জলপানী দিয়া হ'ব।
1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আনিম, কিন্তু ছাত্ৰীৰ বাবে যেনেকে ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায়, ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহব, অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম। ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ, সকলোকে দিওঁ, কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম, যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম। 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব।
স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি 71খন পৌৰসভাৰ 664গৰাকী প্ৰাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তিপত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 2 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাসহ উপস্থিত থাকে। ইপিনে অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি লাভ কৰা চাহ জনজাতিৰ 120গৰাকী প্ৰাৰ্থীক আজি বিয়লি জনতা ভৱনত আয়োজিত এটা অনুষ্ঠানত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ৰাজ্যত শীঘ্ৰে গোধনৰ সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ উন্নয়ন সাধন কৰা হ'ব বুলি মীন আৰু পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। আজি কামৰূপ জিলাৰ আমিনগাঁৱত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত এখন পৰ্যালোচনা সভাত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ এই সভাত বিভাগসমূহৰ অধীনত চলি থকা কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মীনপালকসকলে সুন্দৰভাৱে নিজৰ কাম কাজ কৰি সফলতা লাভ কৰিছে বুলি উল্লেখ কৰে। তদুপৰি কামৰূপ জিলাত পশুপালন বিভাগেও সন্তোষজনকভাৱে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে।
আমি এনিমেল হাজবেণ্ডৰী, ডায়েৰী, ফিছাৰী বা PWD PMJS এই 3টা ডিপাৰ্টমেণ্টৰ ৰিভিউ মিটিং হৈছে। আৰু বিশেষকৈ এইটো ক'ব পাৰোঁ যে আমাৰ ফিছাৰী ডিপাৰ্টমেণ্টে খুব ভাল কাম কৰি আছে। আপোনালোকে দেখিছে যে এতিয়া আমাৰ প্ৰগ্ৰেছিভ যিমান ফিছ ফাৰ্মাৰ্ছ, তেওঁলোকে ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোকে আগবাঢ়ি আহিছে আৰু ইঞ্চুৰেঞ্চ এতিয়া আমি 2জন হিতাধিকাৰীৰ হাতত উঠাই দিছো ইঞ্চুৰেঞ্চৰ ইয়াটো। আৰু এনিমেল হাজবেণ্ডৰী ডিপাৰ্টমেণ্টৰ খুব ভাল কাম চলি আছে, বিশেষকৈ কামৰূপ জিলাত। আৰু আমি তেওঁলোকৰ লগত কথা পাতি এইটোৱে ইয়াৰ কৰিছো যাতে আমি আৰু ভাল কাম কৰিব পাৰোঁ, আৰু আমাৰ ডায়েৰী ছেক্টৰটো আমি আৰু যাতে ভালকে ইয়াত গাখীৰ উৎপাদনটো আৰু বাঢ়ে, আৰু তাৰ ওপৰত অধ্যয়ন কৰি আমি যাতে আৰু ভালকে আমি কেইটামান আৰু প্ৰচেচিং ইউনিট যাতে আমাৰ অসমত আৰু এষ্টাব্লিছ হয় তাৰ কাৰণে কি ব্যৱস্থা আমাৰ হাতত লগা হয় এইটো আমি আলোচনা কৰিছো, পৰ্যালোচনা কৰিছো।
লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আলোচনা আৰম্ভ কৰে। শ্ৰীমোদীয়ে আলোচনাত অংশ লৈ কয় যে এই আলোচনাই সদনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মসমূহক দেশাত্মবোধেৰে উদ্বুদ্ধ কৰিব। তেওঁ কয় যে এই গীতে দেশৰ স্বাধীনতা আন্দোলনক শক্তি দিয়াৰ লগতে মাৰ্গদৰ্শন কৰাইছিল। উল্লেখযোগ্য যে এই আলোচনাৰ বাবে 10 ঘণ্টা সময় দিয়া হৈছে। শ্রোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰ পাচনিয়াৰ গোচৰণীয়া পথাৰৰ 45 বিঘা ভূমি দখল কৰি বসবাস কৰা 54টা পৰিয়ালক আজি জিলা প্ৰশাসনে উচ্ছেদ কৰে। আৰক্ষীৰ এটা বৃহৎ দলৰ সহযোগত 7খনকৈ এক্সকেভেটৰেৰে উচ্ছেদ চলোৱা হয়। উচ্ছেদৰ সময়ছোৱাত জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা উপস্থিত থাকে। গুৱাহাটীৰ খানাপাৰাত প্ৰখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান অনুষ্ঠিত হৈছে। সংগীতানুষ্ঠান উপভোগ কৰিবলৈ খানাপাৰাত ৰাজ্যৰ লগতে চুবুৰীয়া কেইবাখনো ৰাজ্যৰ দৰ্শকে ভিৰ কৰিছে। আমেৰিকান সংগীত শিল্পীগৰাকীক অসমলৈ স্বাগতম জনাই শিল্পীগৰাকীৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমলৈ এনে আন্তৰ্জাতিক পৰ্যায়ৰ শিল্পী পূৰ্বে অহা নাছিল। শিল্পীগৰাকীৰ অনুষ্ঠান চাবলৈ বহিঃৰাষ্ট্ৰৰ দৰ্শকো আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এনে অনুষ্ঠানে ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনাগত দুবছৰৰ ভিতৰত বিশ্ববিখ্যাত সংগীত শিল্পী শাকিৰাক অসমত অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ সময়ত যান বাহনৰ সুচল যাতায়াতৰ বাবে মহানগৰ আৰক্ষীয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, ছয়মাইল আৰু খানাপাৰাৰ আশে পাশে যান বাহন ৰখোৱাৰ বাবে আৰক্ষীয়ে সুনিৰ্দিষ্ট ব্যৱস্থা কৰি দিছে। তিৱা স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসিত প্ৰদানকে ধৰি কেইবাটাও দাবীৰে আজি সদৌ তিৱা ছাত্ৰ সন্থাই জাগীৰোডৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে জনজাতীয় বেল্ট আৰু ব্লক দখল কৰি থকাসকলক উচ্ছেদ কৰা, ছেমিকণ্ডাক্টৰ প্ৰকল্পত স্থানীয় শিক্ষিত জনজাতীয় যুৱক যুৱতীৰ নিযুক্তি, বিশেষ টেট অনুষ্ঠিত কৰি তিৱা ভাষাৰ শিক্ষক নিযুক্তিকে ধৰি কেইবাটাও দাবী তোলে। তদুপৰি সংবিধানৰ জনজাতিৰ তালিকাত লালুঙৰ পৰিৱৰ্তে জনগোষ্ঠীটোক তিৱা নামেৰে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে দাবী জনায়। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাছ জালুকবাৰী সাহিত্য সভাৰ সহযোগত আজি প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনৰ 65খন শাখা সাহিত্য সভাৰ সদস্যসকলৰ মাজত উৎসাহ আৰু সজাগতা বৃদ্ধিৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয়। প্ৰতিযোগিতাত বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰী আৰু সংগীত শিল্পী হেমেন দাসে বিচাৰকৰ দায়িত্ব পালন কৰে। এই প্ৰতিযোগিতাত জ্যোতিনগৰ সাহিত্য সভাই প্ৰথম, গীতানগৰ সাহিত্য সভাই দ্বিতীয় আৰু মাছ জালুকবাৰী সাহিত্য সভাই তৃতীয় স্থান লাভ কৰে। প্ৰতিটো বিজয়ী দলকে স্মাৰক, নগদ ধন, প্ৰমাণ পত্ৰ আৰু অসমৰ জাতীয় সংগীত আৰু ইতিহাস শীৰ্ষক গ্ৰন্থখন প্ৰদান কৰা হয়। বিগত 3টা বৰ্ষত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যত মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ প্ৰায় 11,76,000 জব কাৰ্ড বিভিন্ন কাৰণত বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত অসমত সৰ্বাধিক 10,15,500খন জব কাৰ্ড বাতিল কৰা হৈছে। উল্লেখযোগ্য যে এম জি এনৰেগাৰ অধীনত জব কাৰ্ডকে ধৰি আঁচনিখনৰ বিভিন্ন দিশসমূহ ৰূপায়ণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিয়মীয়াকৈ জব কাৰ্ডৰ তথ্য পৰীক্ষা কৰে। তথ্য পৰীক্ষাৰ সময়ত ভুৱা বা নকল জব কাৰ্ড, কাম কৰিবলৈ আগ্ৰহ নথকা পৰিয়াল, গাঁও পঞ্চায়তৰ পৰা স্থায়ীভাৱে আঁতৰি যোৱা পৰিয়াল আদি বিভিন্ন কাৰণত জব কাৰ্ডসমূহ নাকচ হ'ব পাৰে। অসমত 2022-23 আৰু 2024-25 বিত্তীয় বৰ্ষৰ ভিতৰত 10,15,500খন জব কাৰ্ড বাতিল কৰা হয়। ইপিনে অৰুণাচল প্ৰদেশত এই সময়ছোৱাত 37,395খন জব কাৰ্ড বাতিল কৰা হৈছে। মৰিগাঁও জিলাৰ ধৰমতুলৰ ভলুকাগুৰিত যোৱা নিশা বিদ্যুৎপৃষ্ট হৈ এটা হাতীৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত আমচৈ পাহাৰৰ পৰা এটা হাতীৰ জাক ভৈয়ামলৈ নামি আহিছিল। জাকটোৱে ভলুকাগুৰি অঞ্চলৰ ধাননি পথাৰত বিচৰণ কৰা সময়তে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান। ৰাজ্যৰ 71খন পৌৰসভাৰ 664গৰাকী প্ৰাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি। বঙাইগাঁৱৰ সৃজনগ্ৰামৰ পাচনিয়াৰ গোচৰণীয়া পথাৰ দখল কৰি বসবাস কৰা 54টা পৰিয়ালক জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু গুৱাহাটীৰ খানাপাৰাত প্ৰখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।